Super Hits 93.5 Red FM and Morning Number 1 of Mandy or it is on our movies on our Eganta Kunar lage lage homoy 955 or gone to paise je aji Red FM or lounge on ami kotha pati asu amar ajir guest Nandita Hazarikar hoye take joint secretary and state project officer from Assam State Disaster Management Authority ap ekera hoye ami aro kichu kotha pati uti so ma'am etia janibo bisari su je apnaluke bibhinna dhoroner prostuti eta cholai ase assessment korise apartments bilak or gudi ki in detail upon nanap hoyeto janibo bisari su
Guwahati Metropolitan Development Authority চাৰিশটা এপাৰ্টমেণ্টৰ আৰ ভি এছ ৰেপিড ভিজুৱেল স্ক্ৰিনিং বুলি কয় তেওঁলোকে কৰিছে টু ফাইণ্ড আউট ৱাট ইজ দ্য ছেফটি ফেক্টৰ অফ দ'জ বিল্ডিংছ ইনফেক্ট লাষ্ট এখন আমাৰ মিটিং হৈছিলে এডিশ্যনেল চিফ ছেক্ৰেটেৰী বাইদেৱে আমাৰ লৈছিলে মিটিংখন তাত জি এম ডিক কোৱা হৈছে ইনফেক্ট ডেপুটি কমিশ্যনাৰে এতিয়া যোনখিনি বিল্ডিং আমি দেখিছোঁ যে গ্ৰেড থ্ৰী বা গ্ৰেড ফ'ৰত পৰিছে অফ নট বিং ছেফ ইন থ্ৰু আৰ ভি এছ আমি সেই এপাৰ্টমেণ্টৰ ছ'চাইটিবোৰক চিঠি লিখিব দিছোঁ DC's pra informing them about the status of their building asking them that they should actually go for a detailed survey he daitya ma jintu koisilo agote nijeo ami kisman amar daitya lobo lagibo at least ami pratham initial assessment tu kori dilu initial assessment ta tumi grade 4ot porisa tomar building etia hale tumi eta detailed survey koribo lage a detailed survey korile exactly tomar building tu ki kontu weak ase weak points ase hekini ulabo paribo So this is very important for people to do, especially people living in Guwahati. Because Guwahati manukhiniye nijor attalikatu juntu thake, ei attalikatu hurukkhita hoyne na hoy. At least hetu examine koribo lage, aru jodi hurukkhita na hoy, etu na hoy je apuni attalikatu bhangi dibo. There are measures juntu apuni koribo labo pare to make it safer. So ebu ami retrofit boli kao. So ekini measures loyu teoluke aku বিল্ডিং টু ষ্ট্ৰেংথ টো বঢ়াব পাৰে
আৰু এতিয়া মেম আপোনালোকে আগন্তুক দিনবিলাকত তেনেকুৱা আৰু কিবা মনক্ৰিলছৰ কথা ভাবিছে নেকি
ডেফিনেটলি ইয়েছ এতিয়া বিফ'ৰ দিছ ফ্লাড ছিজন 10খন ৰেভিনিউ চাৰ্কেল অল অভাৰ দ্য ষ্টেট যোনবোৰ প্ৰ'ন টু ফ্লাডছ হয় আমি বিকজ অফ দিছ মডেল কোড অফ কণ্ডাক্ট আমি কৰিব পৰা নাছিলোঁ আমি জুন 1ৰ পৰা আমি আৰম্ভ কৰি দিম 10খন মডেল ভিলেজেছত ফ্লাড মকড্ৰিল তাৰ উপৰিও ইন গুৱাহাটী আমি 30টা ৱাৰ্ডত আমাৰ অলৰেডি ডাইৰেকশ্যন চিফ ছেক্ৰেটেৰী ছাৰে দিছে আমি 30টা ৱাৰ্ডত ৱাৰ্ড ৱাইজ আৰ্থকুইক মক ড্ৰিল কৰিম আৰ্থকুইক এণ্ড ফায়াৰ মক ড্ৰিল আমি ইনফেক্ট গুৱাহাটীৰ অ'পেন স্পেচেছ মাৰ্কিঙো কৰিছোঁ কাৰণ আমি নেপালৰ পৰা এইটো এটা লেচনছ লাৰ্ণ হৈছিল আমাৰ অ'পেন স্পেচ ক'ত আছে বা কিমান মানুহ ধৰিব সেই মাৰ্কিংখিনি আমাৰ অলৰেডি ইন হাউচ টু জি আই এছ পেৰি আমি অলৰেডি অ'পেন স্পেচ মাৰ্কিং আৰম্ভ কৰি দিছোঁ গুৱাহাটীৰ কাৰণে আমি মোৰ লেছ কমপ্লিট হৈছে এণ্ড উই উইল চুন গ' পাব্লিক উইথ দ্য অ'পেন স্পেচেছ মক ড্ৰিল কৰিলে আমি মানুহক সেই ৱাৰ্ডৰ মানুহক ক'ম তেওঁলোকৰ অ'পেন স্পেচ একচুৱেলি ক'ত আছে যদি ইভেকুৱেট কৰিব হয় চ' তেনেকুৱা কিছুমান আমি হেৰি লৈছোঁ
চ' মেম যি দেখা গৈছে এতিয়া আপোনাৰ আৰু ব্যস্ততা বাঢ়ি আহিব কাৰণ এতিয়া ছিজন আৰম্ভ হৈ গৈছে আমাৰ আৰু
ইউ ন' মেনলি আই লাইক ৱৰ্কিং এণ্ড আই লাইক অলৱেজ টু থিংক অফ দ্য নেক্সট ষ্টেপ ইউ ন' মই কি কৰিব পাৰোঁ বিকজ মই যেতিয়া এইটো এৰিয়াত সোমাইছিলোঁ ফ্ৰেংকলি স্পিকিং ডিজাষ্টাৰ মেনেজমেণ্ট হয়তো বহু মানুহৰ নিচিনা ময়ো ভাবিছিলোঁ যে মই কি কৰিব পাৰিম বাট আই হেভ লাৰ্ণ ডেট উই কেন একচুৱেলি ৰিডিউচ দ্য ইম্পেক্ট অফ দ্য ডিজাষ্টাৰ্ছ এণ্ড উই হেভ চিন ইন চাৰ্টেন কেচেছ ডেট উই হেভ বিন ছাকচেছফুল যিহেতু আমাৰ নতুন অৰ্গেনাইজেশ্যন নতুন হেৰি আমি আৰম্ভ কৰিছোঁ কাম এণ্ড ৱেন ইউ চি ডেট ইউ ন' উই আৰ বিং এবল টু ডু চামথিং ফৰ দ্য পিপল ইট গিভছ ইউ আ ডিফাৰেণ্ট চৰ্ট অফ ছেটিছফেকশ্যন দ্য ছেটিছফেকশ্যন ইজ ট্ৰেমেণ্ডাছ এণ্ড ডেট ইজ ৱাট ড্ৰাইভছ আছ একচুৱেলি মই আপোনাৰ জৰিয়তে মই সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ অৰ্গেনাইজেশ্যনটো ইজ আ গ্ৰুপ অফ ইউ ন' 9 অফিচাৰ্ছ প্ৰবেবলি and 9 officers working overtime you know it is not that we are a very big organization with a large number of people 9 officers and a staff of 3 or 4 but I'm so happy today that people gali paibo holo manne koy ei disaster management e ki korise mon kau je 10 bosor agote at least gali paibulo tu manhe amak jana nasile at least manhor notice ot aise je eta organization ase which means that probably we are touching somebody somewhere that actually drives us on to do certain things
absolutely and when there's passion in the work I mean you know it just gives an awesome high baro ma'am ami apunar hote aro kotha pani
ashur
in fact aji amar majot ase studio de Nandita Hazarika take joint secretary and state project officer from Assam state disaster management authority ami dekhero hote aro kotha pani kintu khomoy ekhinde agora track play korar ahi ase ite queen movie kono bra london samagda apni enjoy korok 93.5 red fm bajate